এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা আজি উৎক্ষেপণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ লাচিত ওৱানকে ধৰি 15টা উপগ্ৰহৰ উৎক্ষেপণৰ তৃতীয় পৰ্যায়ত বিজুতি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি তেজপুৰ আৰু কাৰ্বি আংলঙত মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ। কাইলৈ মাঘ বিহুৰ উৰুকা, ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাঘ বিহুৰ বাবে ব্যাপক প্ৰস্তুতি আৰু 2024-25 বিত্তীয় বৰ্ষত দেশৰ মৎস্য উৎপাদন 198 লাখ টনলৈ বৃদ্ধি। এতিয়া শুনক বিতং বাতৰি। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা PSLV C-62 ৰকেটৰ সহায়ত আজি উৎক্ষেপণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ লাচিত ওৱানকে ধৰি 15টা উপগ্ৰহৰ উৎক্ষেপণৰ তৃতীয় পৰ্যায়ত বিজুতি সংঘটিত হয়। অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰৰ দলে সাজু কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ লাচিত ওৱান আজি দিনৰ 10:17 উৎক্ষেপণ কৰা হৈছিল। ইয়াৰ লগতে দেশী বিদেশী 15টা কৃত্ৰিম উপগ্ৰহ আছিল। উৎক্ষেপণৰ তৃতীয় পৰ্যায়ত নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ ফলত উপগ্ৰহকেইটা কক্ষচ্যুত হয় বুলি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ কাৰণ সন্দৰ্ভত বিশ্লেষণ কৰি থকা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমাৰগাঁও পথাৰত আয়োজিত জনসভাত অংশ লৈ মহিলা উদ্যমিতা অভিযানৰ অধীনত 23,291 গৰাকী আত্মসহায়ক গোটৰ মাজত চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত 5 গৰাকী হিতাধিকাৰী মহিলাক চেক বিতৰণ কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে মহিলাসকলৰ সৰ্বাংগীন কল্যাণৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে জিলাখনত এই অনুষ্ঠানত অংশ লোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ 75নম্বৰ সভা আমাৰ তেজপুৰত অনুষ্ঠিত হ'ল। প্ৰায় 23,000 মহিলা এই আঁচনিৰ পৰা উপকৃত হ'ব। সমগ্ৰ অসমতে 32 লাখ মহিলাই এই আঁচনিৰ পৰা সুবিধা লাভ কৰিব।
মুখ্যমন্ত্ৰী আজি কাৰ্বি আংলং জিলাতো 33,291 গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰে। জিলাখনৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ ডকমকাত মুখ্যমন্ত্ৰীয়ে এই কাৰ্যসূচীত অংশ লয়। মহিলাসকলে এই ধনৰ সদ্ব্যৱহাৰ কৰিব পাৰিলে পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে 25,000 আৰু 50,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইপিনে অহা 20 ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীসকলক 8,000 টকাকৈ বেংক একাউণ্টযোগে পোনপটীয়াকৈ প্ৰদান কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ লগে লগে ৰাজ্যত সবলীকৰণৰ পদক্ষেপৰ অধীনত এই সুবিধা লাভ কৰা মহিলাৰ সংখ্যা 18,52,923 হৈছে। বাক্সা জিলাৰ কদমতলত আজি মুখ্যমন্ত্ৰীৰ হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। জিলাখনৰ 35,000 মহিলাক আজি এই আঁচনিৰ অধীনত চেক বিতৰণৰ শুভাৰম্ভ কৰা হয়। মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত অংশ লোৱাৰ পাছত এইদৰে কয়।
আজি আমি বাক্সা বিধানসভা সমষ্টিত এই বাক্সা বিধানসভা সমষ্টিত 35,236 গৰাকী আৰু মাতৃক মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকা প্ৰদান কৰিলোঁ আৰু মোৰ বিশ্বাস আছে যে এই 10,000 টকা পোৱাৰ লগে লগে এই আই মাতৃসকলে নিজৰ নিজৰ যি ব্যৱসায় বা যি উদ্যমিতা কামৰ কাৰণে তেখেতসকলে বিচাৰি কামসমূহ আগবঢ়াই নিব আৰু গ্ৰাম্য অৰ্থনীতিত বা গ্ৰাম্য উৎপাদন ক্ষেত্ৰখনত এক আমূল পৰিৱৰ্তন হ'ব আৰু এতিয়ালৈকে আমাৰ প্ৰায় 70টা সমষ্টিত আমি এনেধৰণে বিতৰণ কৰা হ'ল আৰু পৰ্যায়ক্ৰমে এই মাহৰ ভিতৰতে আমি অসমৰ 126টা সমষ্টিত
কাইলৈ মাঘ বিহুৰ উৰুকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহ বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ বাবে ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলা অনুষ্ঠিত হৈছে। চুবুৰীয়া মেঘালয়ৰ শ্যামনগৰত ৰাইজে নৰা আৰু বাঁহেৰে এটি দুমহলীয়া ভেলাঘৰ সাজি উলিয়াইছে। শ্যামনগৰত বসবাস কৰা 5 শতাধিক ৰাভা পৰিয়ালে প্ৰায় 10 বছৰ ধৰি বিহু উদযাপন কৰি আহিছে। গ্ৰামাঞ্চলসমূহৰ জীয়ৰী বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়নৰ বাবে পিঠা পনা জা জলপান প্ৰস্তুত কৰিছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কামৰূপ মহানগৰ জিলাৰ উদ্যোগত উজান বজাৰৰ সতীৰাধিকা শান্তি উদ্যানত অনুষ্ঠিত অসমী ভোগালী মেলাৰ কালি সামৰণি পৰে। গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰী পাৰৰ সমীপৰ লক্ষ্মীধৰ বৰাক্ষেত্ৰ খানাপাৰা আদি স্থানতো ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত ভোগালী মেলাত মহিলাসকলে প্ৰস্তুত কৰা লাড়ু পিঠা জহা চাউল বৰা চাউলৰ লগতে বিভিন্ন থলুৱা খাদ্য উপলব্ধ হৈছে। ৰাজ্যৰ আন আন জিলাসমূহতো ভোগালী বিহু উপলক্ষে ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। 2024-25 বিত্তীয় বৰ্ষত দেশৰ মৎস্য উৎপাদন 198 লাখ টনলৈ বৃদ্ধি হৈছে। 2013-14 বৰ্ষতকৈ এই উৎপাদন 95 লাখ টন। মীন মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি পশুপালন, দুগ্ধ, মীনপালন আৰু সামুদ্ৰিক উৎপাদন খণ্ডই দেশৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এই খণ্ডসমূহে প্ৰায় 3 কোটি মাছমৰীয়া আৰু মীনপালকক উপাৰ্জনৰ পথ দিছে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে। মীন উৎপাদন খণ্ডত সৰ্বাত্মক উন্নয়নৰ লক্ষ্যৰে এলানি ৰূপান্তৰকামী পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ পাইছে। 2014-15 বৰ্ষৰ পৰা সামুদ্ৰিক বিপ্লৱ, প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা আৰু প্ৰধানমন্ত্ৰী মৎস্য কিষাণ সমৃদ্ধি শাহ যোজনাৰ অধীনত 32,723 কোটি টকা আবণ্টন দিয়া হৈছে বুলি মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে ভাৰতৰ সামুদ্ৰিক খাদ্য ৰপ্তানিয়ে 2024-25 বিত্তীয় বৰ্ষত সৰ্বকালৰ সৰ্বাধিক 62,408 কোটি টকা অতিক্ৰম কৰিছে। আজি ৰাষ্ট্ৰীয় যুৱ দিৱস। প্ৰসিদ্ধ দাৰ্শনিক স্বপ্নদ্ৰষ্টা স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে আজিৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। যুৱ প্ৰজন্মৰ মাজত আত্মবিশ্বাস, সেৱা আৰু দেশ গঢ়াৰ প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে পালন কৰি অহা ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে স্বামী বিবেকানন্দৰ কালজয়ী দৃষ্টিভংগী, মতাদৰ্শ আৰু আধ্যামিক চেতনা মানৱ জীৱনৰ শক্তি হৈ চিৰকাল অনুপ্ৰাণিত কৰি থাকিব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে ভাৰতৰ যুৱশক্তিৰ বাবে স্বামী বিবেকানন্দ প্ৰেৰণাৰ অন্তহীন স্ৰোত। তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মই এখন বিকশিত ভাৰত গঠনৰ দিশত নতুন শক্তি জাগ্ৰত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহান চিন্তাবিদগৰাকীৰ জন্মদিনত শ্ৰদ্ধা নিবেদন কৰিছে। স্বামী বিবেকানন্দৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি নতুন দিল্লীত আয়োজন কৰা বিকশিত ভাৰত যুৱ নেতা সন্মিলন 2026ত অসমৰ পৰা অংশগ্ৰহণ কৰা আৰিয়ান কাশ্যপ আৰু দীক্ষিতা চক্ৰৱৰ্তীক মুখ্যমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰিছে। দক্ষিণ শালমাৰা মানকাছৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আজি হাতশিঙিমাৰীৰ এলিট একাডেমীত ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে সজাগতামূলক সমদল উলিওৱা হয়। বিয়লি 2 বজাত মাদক দ্ৰব্যৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হয়। কাছাৰ জিলাতো আজি স্বামী বিবেকানন্দৰ 164 সংখ্যক জয়ন্তী উপলক্ষে বিশেষ কাৰ্যসূচী লোৱা হয়। বৰপেটাত আজিৰে পৰা নাও পৰিবহন ব্যৱস্থাৰ সৈতে জড়িত লোকসকলে যাত্ৰী সুৰক্ষাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কীয় দুদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত জিলা পৰিষদৰ সভাকক্ষত অনুষ্ঠিত এই কাৰ্যসূচীত বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনৰ বিভিন্ন ক্ষেত্ৰৰ সমল ব্যক্তিসকলে প্ৰশিক্ষণ প্ৰদান কৰে। জনপৰিবহন ব্যৱস্থাত যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰে বিভিন্ন সময়ত নীতি নিৰ্দেশনা জাৰি কৰি আহিছে। এই নীতি নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰি যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা আজি উৎক্ষেপণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ লাচিত ৱানকে ধৰি 15টা উপগ্ৰহৰ উৎক্ষেপণৰ তৃতীয় পৰ্যায়ত বিজুতি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি তেজপুৰ আৰু কাৰ্বি আংলঙত মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ। কাইলৈ মাঘ বিহুৰ উৰুকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাঘ বিহুৰ বাবে ব্যাপক প্ৰস্তুতি। আজি ৰাষ্ট্ৰীয় যুৱ দিৱস, প্ৰসিদ্ধ দাৰ্শনিক স্বপ্নদ্ৰষ্টা স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে আজিৰ দিনটোত এই দিৱস পালন। আৰু 2024-25 বিত্তীয় বৰ্ষত দেশৰ মৎস্য উৎপাদন 198 লাখ টনলৈ বৃদ্ধি। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।